আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহৰ ভিতৰত আছে দুদিনীয়া নিৰ্বাচনী ভ্ৰমণসূচীৰে জ্যেষ্ঠ বিজেপি নেতা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আজি অসম আগমন বিৰোধী ঐক্যমঞ্চৰ হৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বোকাজান আৰু তিতাবৰত নিৰ্বাচনী প্ৰচাৰ নিৰ্বাচনী অধিসূচনাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন জিলাত অসাধু কাৰ্যকলাপ বিৰোধী অভিযান উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ছেমুৱেল ছাংছেনৰ কালি গুৱাহাটীত দেহাৱসান আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত কালি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে দেলহী কেপিটেলছৰ 6 উইকেটত জয়লাভ। বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণিলৈ মাজত মাথো কেইটামান দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। ৰাজনৈতিক দলসমূহে নিজ নিজ দলীয় প্ৰাৰ্থীৰ সমৰ্থনত তাৰকা প্ৰচাৰকক লৈ প্ৰচাৰ তীৱতৰ কৰি তুলিছে। জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি দুখন নিৰ্বাচনী সভাত ভাগ লয়। ধেমাজিৰ গোগামুখত প্ৰথমখন নিৰ্বাচনী সভাত দিয়া ভাষণত শ্ৰীমোদীয়ে বিজেপিৰ বাবে দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ কল্যাণ অগ্ৰাধিকাৰৰ বিষয় বুলি মন্তব্য কৰে। তেওঁ দলটোৱে সৰ্বাম্মক উন্নয়নৰ লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যে আন্তঃগাঁথনি শিক্ষা আৰু স্বাস্থ্যসেৱাত নিৰন্তৰ গুৰুত্ব আৰোপ কৰি আহিছে বুলিও দাবী কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে মৰিগাঁৱৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ কাম সম্পূৰ্ণ হৈ উঠাৰ লগে লগে ৰাজ্যখনে ছেমিকণ্ডাক্টৰ চিপৰ বাবেও স্বীকৃতি লাভ কৰিব বুলি নিৰ্বাচনী সভাত মন্তব্য কৰে। বিশ্বনাথৰ বিহালীত দ্বিতীয়খন নিৰ্বাচনী সভাত অংশ লৈ শ্ৰীমোদীয়ে বিজেপিয়ে আত্মনিৰ্ভৰ অসম গঢ়াৰ পৰিকল্পনাৰে কাম কৰি আছে বুলি দাবী কৰে। প্ৰধানমন্ত্ৰীগৰাকী অহা 6 এপ্ৰিলত মৰাণ বৰপেটা ৰোড আৰু লামডিঙত প্ৰচাৰ চলোৱাৰ বাবে পুনৰ অসমলৈ আহিব। দলটোৰ হৈ প্ৰচাৰ চলাবলৈ আজি জ্যেষ্ঠ বিজেপি নেতা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হ'ব। শ্ৰীশ্বাহে আজি বিয়লি অসম গণ পৰিষদৰ প্ৰাৰ্থী কেশৱ মহন্তৰ হৈ নগাঁও জিলাৰ কলিয়াবৰ বিধানসভা সমষ্টিৰ মিছা উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত এখন নিৰ্বাচনী সভাত ভাগ ল'ব। ইয়াৰ পাছত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে গুৱাহাটীত থকা ৰাজ্যিক অতিথিশালাত নিশাটো কটাব। শ্ৰীশ্বাহে কাইলৈ পুৱা গোলকগঞ্জ বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীগৰাকীৰ সমৰ্থনত ধুবুৰী জিলাৰ ৰাতিয়াডহাৰ মেলা ময়দানত আয়োজিত আন এখন প্ৰচাৰ সভাত অংশ ল'ব। ইয়াৰ পাছত শ্ৰীশ্বাহে কাইলৈ দিনৰ ভাগত দুধনৈ বিধানসভা সমষ্টিৰ প্ৰাৰ্থীগৰাকীৰ সমৰ্থনত গোৱালপাৰা জিলাৰ দুধনৈত আৰু বিয়লি পলাশবাৰী বিধানসভা সমষ্টিৰ প্ৰাৰ্থীগৰাকীৰ সমৰ্থনত ছয়গাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আন দুখন নিৰ্বাচনী সভাত ভাষণ দিব। প্ৰধান বিৰোধী দল কংগ্ৰেছেও ব্যাপক নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰা দেখা গৈছে। দলটোৰ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে দেৱব্ৰত শইকীয়া লুৰিণজ্যোতি গগৈ আৰু বিপুল গগৈৰ হৈ কালি নাজিৰা খোৱাং আৰু টিংখাঙত প্ৰচাৰ চলায়। নিৰ্বাচনী প্ৰচাৰত কংগ্ৰেছ নেত্ৰীগৰাকীয়ে শাসনাধিষ্ঠিত বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰে। খোৱাঙত বিৰোধী নেত্ৰীগৰাকীৰ সৈতে অসম জাতীয় পৰিষদৰ নেতা লুৰিণজ্যোতি গগৈ আৰু ৰাইজৰ দলৰ অখিল গগৈয়ে বিৰোধী ঐক্যমঞ্চৰ হৈ প্ৰচাৰ চলায়। কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধীয়েও আজি বিৰোধী ঐক্যমঞ্চৰ হৈ বোকাজান আৰু টিয়কত প্ৰচাৰ চলাব। এদিনীয়া কাৰ্যসূচীৰে ৰাজ্যলৈ আহিবলগীয়া লোকসভাৰ বিৰোধী দলপতিগৰাকীয়ে ডিমাপুৰ বিমান বন্দৰত পুৱাৰ ভাগতে অৱতৰণ কৰি কাৰ্বি আংলং জিলাৰ বোকাজানত উপস্থিত হৈ এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব বুলি অসম প্ৰদেশ কংগ্ৰেছ সমিতিয়ে জানিবলৈ দিছে। ইয়াৰ পাছত বিয়লি নেতাগৰাকীয়ে তিতাবৰত উজনি অসমৰ ভোটাৰসকলক উদ্দেশ্য কৰি এখন প্ৰচাৰ সভাত অংশ ল'ব। জ্যেষ্ঠ বিজেপি নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়েও কালি টংলা বিধানসভা সমষ্টিৰ টংলা উচ্চতৰ মাধ্যমিক খেলপথাৰত বিজয় সংকল্প সভাত অংশ লয়। তেওঁ লগতে গুৰেশ্বৰ বিধানসভা সমষ্টিৰ শুক্লা ষ্টেডিয়াম আৰু টিহু বিধানসভা সমষ্টিৰ বেলহৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰে।
ৰাইজৰ উৎসাহ দিনক দিনে বাঢ়ি গৈছে আৰু ইমান উৎসাহ আগতে আমি কোনো ইলেকশ্যনত দেখা নাছিলো। মোৰ বহুত ইলেকশ্যন মই খেলিছো। এইবাৰ মই ভাবো যে আমি 90খন পাৰ হৈ যাম, 100ৰ ওচৰে পাজৰে আমি আহি যাম।
নলবাৰী সমষ্টিত বিজেপিৰ জ্যেষ্ঠ নেতা জয়ন্ত মল্ল বৰুৱাৰ লগতে কংগ্ৰেছ প্ৰাৰ্থী অশোক শৰ্মাই ব্যাপক প্ৰচাৰ চলায়। বাক্সা জিলাৰ শিমলাত ককলাবাৰী পৰিষদীয় সমষ্টিৰ পাৰিষদ মন্টু বৰুৱে UPPL দলৰ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে। জিলাখনৰ ভকুৱামাৰীত AIUDFৰ মুৰববী মদৰুদ্দিন আজমলে প্ৰচাৰ অভিযানত অংশ লয়। বজালী জিলাত বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী দিলীপ বৰুৱাৰ লগতে NDAৰ প্ৰাৰ্থী ধৰ্মেশ্বৰ ৰয়েও প্ৰচাৰ চলাইছে। চিপাঝাৰ বিধানসভা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী বিনন্দ শইকীয়াই কালি ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ চলায়। প্ৰাৰ্থীগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ সন্দৰ্ভত এইদৰে কয়।
পূৰ্বৰ কলাগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত এটা বৃহৎ অঞ্চল, 4খন গাঁও পঞ্চায়ত আৰু অন্য এখন গাঁও পঞ্চায়তৰ 4খন গাঁও, প্ৰায় 5খন গাঁও পঞ্চায়ত এতিয়া নতুনকৈ চিপাঝাৰ সমষ্টিত অন্তৰ্ভুক্ত হ'ল যোৱা যি ডেলিমিটেশ্যন হৈছিলে। গতিকে সেই অঞ্চলটো এতিয়া নতুনকৈ অন্তৰ্ভুক্ত হোৱাৰ কাৰণে সমষ্টি বহুত ডাঙৰ হৈ গ'ল। কম সময়ত বেছি ঠাই আমি কভাৰ কৰিবলগীয়া হৈছে কাৰণে আমি অলপ খৰতকীয়া কৰিছোঁ আৰু যিমান পাৰি ৰাইজৰ মাজলৈ যাবলৈ চেষ্টা কৰিছোঁ।
নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ পাছৰে পৰা মানকাছৰ সমষ্টিত ফ্লাইং স্কোৱাডৰ ১৮টা দলে বিভিন্ন এলেকাত দিনে নিশাই অভিযান অব্যাহত ৰাখিছে। মানকাছৰৰ জাঙাল এলেকাত কালি মেঘালয়ৰ পৰা অঞ্চলটোত প্ৰৱেশ কৰা এখন বাহনত এফএছটিৰ এটা দলে নিশা তালাচী চলাই নগদ ১,০০,০০০ টকা জব্দ কৰে। উপযুক্ত নথিপত্ৰ দেখুৱাব নোৱাৰাৰ বাবে টকাখিনি জব্দ কৰা হয়। নিৰ্বাচনী বিধি অনুসৰি নিৰ্বাচনৰ পূৰ্বে কোনো ব্যক্তিয়ে একেলগে ৫০,০০০তকৈ অধিক নগদ ধন অনা নিয়া কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হয়। ডিব্ৰুগড়ৰ নিৰ্বাচনৰ প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে আয়োগে নিয়োগ কৰা সাধাৰণ পৰ্যবেক্ষক টি এন ভেংকটেশে কালি জিলাখনৰ খোৱাং বিধানসভা সমষ্টিৰ বিভিন্ন স্থান পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত তেওঁ যোগ্য ভোটদাতাসকলৰ বাবে চলি থকা গৃহ ভোটদান প্ৰক্ৰিয়াও নিৰীক্ষণ কৰে। ইয়াৰ লগতে তেওঁ সমষ্টিটোৰ কেইবাটাও ভোটগ্ৰহণ কেন্দ্ৰ ভ্ৰমণ কৰি ভোটদান প্ৰক্ৰিয়া সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহ পৰ্যালোচনা কৰে। বিধানসভা নিৰ্বাচন উপলক্ষে আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ সমষ্টি অৱলোকনত আজি শুনক চিৰাং জিলাৰ সমষ্টিসমূহৰ অৱলোকন।
সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত চিৰাং জিলাৰ পূৰ্বৰ জনজাতি সংৰক্ষিত সমষ্টি হিচাপে থকা ৩১ নম্বৰ চিডলি বিধানসভা সমষ্টিটো ১৯ নম্বৰ চিডলি চিৰাং বিধানসভা সমষ্টি হিচাপে পুনৰ নিৰ্ধাৰণ কৰা হৈছে। একেদৰে জিলাখনৰ পূৰ্বৰ ৩৩ নম্বৰ বিজনী বিধানসভা সমষ্টিটো ২০ নম্বৰ বিজনী বিধানসভা সমষ্টিৰূপে নামকৰণ কৰা হৈছে। এতিয়াৰে পৰা বিজনী মহকুমাধিপতিৰ বিপৰীতে বিজনী সমষ্টিটো জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়াই পৰিচালনা কৰিব। পূৰ্বতে বিজনী সমষ্টিৰ নিৰ্বাচন বিজনী মহকুমাধিপতি বা জিলা নিৰ্বাচনী বিষয়াৰ দ্বাৰা পৰিচালিত হৈছিল। সমাগত অসম বিধানসভা নিৰ্বাচনৰ বাবে চৰকাৰী অধিসূচনা অনুসৰি চিডলি চিৰাং আৰু বিজনী বিধানসভা সমষ্টিৰ ভোটগণনা জিলা সদৰ কাজল গাঁৱত থকা উপেন্দ্ৰ নাথ ব্ৰহ্ম মহাবিদ্যালয়ত অনুষ্ঠিত হ'ব। জিলাখনৰ ১৯ নম্বৰ চিডলি চিৰাং সমষ্টিটো বৰ্তমান ইউ পি পি এলৰ দখলত আছে। এইবেলি এই সমষ্টিটোত ৪গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছে। তেওঁলোক হৈছে এন ডি এৰ সমৰ্থিত বি টি চিৰ কাৰ্যবাহী সদস্য বি পি এফৰ প্ৰাৰ্থী পানীৰাম ব্ৰহ্ম, ইউ পি পি এল দলৰ প্ৰাৰ্থী বি টি চিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী, ভাৰতীয় জাতীয় কংগ্ৰেছৰ চিৰাং জিলা কমিটিৰ সভাপতি মতিলাল নাৰ্জাৰী আৰু ভি পি আইৰ মহিলা প্ৰাৰ্থী বনিমা ব্ৰহ্ম। একেদৰে ২০ নম্বৰ বিজনী বিধানসভা সমষ্টিত অৱতীৰ্ণ হৈছে মুঠ ১৩গৰাকী প্ৰাৰ্থী। তেওঁলোক হৈছে এন ডি এ সমৰ্থিত বিজেপিৰ অৰূপ কুমাৰ দে, ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰজত কান্তি সাহা, ইউ পি পি এল দলৰ কমল সিং নাৰ্জাৰী, এ আই ইউ ডি এফৰ মুচুকা বসুমতাৰী, জি এছ পিৰ প্ৰাৰ্থী প্ৰাক্তন সাংসদ নৱকুমাৰ শৰণীয়া, ভাৰতীয় গণপৰিষদৰ নীলাঞ্জনা চক্ৰৱৰ্তী, কে এছ ডি চি সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী কন্দৰ পৰাই, নিৰ্দলীয় প্ৰাৰ্থী ডিম্বেশ্বৰ বড়ো, খলিলুৰ ৰহমান, প্ৰভাত বসুমতাৰী, অবড়ো সুৰক্ষা সমিতিৰ সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী মনোৰঞ্জন বৰ্মন, আব্দুল হাইনাগৰী আৰু নাছিৰুদ্দিন খান। জিলাখনৰ দুয়োটা সমষ্টিতেই ১গৰাকীকৈ মহিলা প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে। তথ্য অনুসৰি চিৰাং জিলাত মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা হৈছে ৫২৯টা। জিলাখনত মুঠ ভোটদাতাৰ সংখ্যা ৪,০০,৭০৭গৰাকী। ইয়াৰ ভিতৰত ২,০০,৯গৰাকী পুৰুষ আৰু ২,০০,২৯৮গৰাকী মহিলা ভোটাৰ আছে। চিডলি চিৰাং সমষ্টিত ৩গৰাকী তৃতীয় লিংগৰ ভোটদাতা আছে। জিলাখনত নিৰ্বাচন সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে ১৪গৰাকী জোনেল বিষয়া আৰু ৫৮গৰাকী ছেক্টৰ বিষয়া নিয়োগ কৰা হৈছে। চিডলি চিৰাং সমষ্টিক ৩৩টা ছেক্টৰ আৰু বিজনী সমষ্টিক ২৫টা ছেক্টৰত বিভক্ত কৰা হৈছে। জিলা প্ৰশাসনে প্ৰকাশ কৰা অনুসৰি চিৰাঙত মুঠ ৩৩টা কেন্দ্ৰ কেৱল মহিলা বিষয়াৰ দ্বাৰা পৰিচালিত হ'ব। ইয়াৰ উপৰিও জিলাখনত ২টাকৈ আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰও স্থাপন কৰা হৈছে। চিৰাং জিলাৰ কাজলগাঁৱৰ পৰা আকাশবাণীৰ সংবাদদাতা কুঞ্জমোহন ৰায়ৰ সৈতে মই নিৰুপমা বৰঠাকুৰ।
ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত নিৰ্বাচন কেন্দ্ৰিক বাগধাৰাৰ গতি বিৱৰণ সন্দৰ্ভত দূৰদৰ্শন কেন্দ্ৰ গুৱাহাটীৰ বাতৰি বিভাগৰ উদ্যোগত এখন অভিৱৰ্তনৰ আয়োজন কৰা হৈছে। গুৱাহাটীৰ খানাপাৰাত আয়োজন কৰা এই অভিৱৰ্তনখনত বিভিন্ন ৰাজনৈতিক দলৰ নেতৃবৃন্দৰ লগতে ভালেকেইজন বিশিষ্ট চিন্তাবিদে অংশগ্ৰহণ কৰিব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া খন্তেক বিৰতি।
বাইদেউ, আপোনাৰ এই সুখৰ হাঁহিৰ ৰহস্য কি বাৰু?
ভাইটি, ভবাই নাছিলো পূৰ্বতে যি সৰু সৰু খৰচৰ বাবে আমি দুশ্চিন্তাত পৰিছিলো, এই চৰকাৰখনে এনে দুশ্চিন্তা আঁতৰাই পেলালে।
সুৰক্ষিত বিকশিত অসমৰ বাবে পদুম ফুলৰ চিনত ভোট দি বিজেপিক জয়যুক্ত কৰোৱা হয়।
বাইদেউ, আপুনি ইমান দীঘল লাইনত থাকিও যে ফুৰ্তিত আছে।
হয়, ভবাই নাছিলো যে আমাৰ নিচিনা সাধাৰণ জনতাই ইমান কম মূল্যত খাদ্য সামগ্ৰীবোৰ পাম। এই চৰকাৰৰ কৃপাত বিনামূলীয়া ৰেচনৰ লগতে দালি, চেনি, মিঠাতেলো সস্তাৰ দৰত পোৱা গৈছে।
সুৰক্ষিত বিকশিত অসমৰ বাবে পদুম ফুলৰ চিনত ভোট দি বিজেপিক জয়যুক্ত কৰোৱা হওক।
উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য চেমুৱেল ছাংছেনৰ কালি সন্ধিয়া গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত দেহাৱসান ঘটে। তেওঁৰ মৃত্যুত সমগ্ৰ জিলাখনতে শোকৰ ছাঁ পৰিছে। পৰিষদৰ চিকিৎসা বিভাগৰ দায়িত্বত থকা চাংছেন সমাজৰ কল্যাণৰ বাবে আগবঢ়োৱা সেৱাৰ বাবে জনপ্ৰিয় আছিল। পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱুলাল গাৰলোচাই তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে পৰিষদ তথা জিলাখনৰ বাবে তেওঁৰ মৃত্যু অপূৰণীয় ক্ষতি বুলি মন্তব্য কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নতুন দিল্লীত থকা বাসগৃহত কালি সুৰক্ষা বিষয়ক কেবিনেট কমিটীৰ এখন বিশেষ বৈঠক অনুষ্ঠিত হয়। বৈঠকত পশ্চিম এছিয়াৰ সাম্প্ৰতিক সংঘাতৰ সময়ত বিভিন্ন মন্ত্ৰালয় আৰু বিভাগে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ পৰ্যালোচনা কৰা হয়। বৈঠকত প্ৰধানমন্ত্ৰীয়ে জটিল সময়ত জনসাধাৰণৰ প্ৰয়োজনীয় সামগ্ৰীসমূহৰ উপলব্ধতাৰ খতিয়ান লয়। তেওঁ লগতে খাৰিফ আৰু ৰবি শস্যৰ বাবে দেশত সাৰৰ উপলভ্যতা নিশ্চিত কৰিবলৈ গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বুজ লয়। জনসাধাৰণক বৰ্তমানৰ সংঘাতৰ প্ৰভাৱৰ পৰা মুক্ত কৰি ৰাখিবলৈ সকলো প্ৰচেষ্টা অব্যাহত ৰখাৰ বাবেও শ্ৰীমোদীয়ে সংশ্লিষ্টসকললৈ নিৰ্দেশ দিয়ে। বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত পেট্ৰলিয়াম মন্ত্ৰালয়ৰ যুটীয়া সচিব সুজাতা শৰ্মাই দেশত ইন্ধনৰ যোগান নিয়মীয়া কৰি ৰাখিবলৈ কেন্দ্ৰীয় চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে।
ঘৰেলু উপভোক্তা ইণ্টাৰনেশ্যনেল जो वॉलिटिलिटी है प्राइसेस में उससे बचाने के लिए आप जानते हैं भारत सरकार ने एक्साइज ड्यूटी को कम किया ताकि घरेलू उपभोक्ताओं को बचाया जा सके और प्राइस में कोई भी वृद्धि न हो। इस सब के बावजूद प्राइस वही मेंटेन है और इसके फलस्वरूप हमारी ऑयल मार्केटिंग कंपनीज को पेट्रोल और डीजल दोनों पर अंडर रिकवरी भी है। इसके साथ ही साथ आप जानते हैं कि घरेलू बाजार में एटीएफ और डीजल की उपलब्धता सुनिश्चित कराने के लिए भारत सरकार ने एक्सपोर्ट लेवी भी लगाई है।
IPL ক্ৰিকেট প্ৰতিযোগিতাৰ চলিত সংস্কৰণৰ পঞ্চমখন খেলত যোৱা নিশা দেলহি কেপিটেলছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক 6 উইকেটৰ ব্যৱধানত পৰাস্ত কৰে। প্ৰতিযোগিতাত আজি কলকাতাৰ ইডেন গাৰ্ডেনছত কলকাতা নাইট ৰাইডাৰ্ছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। এতিয়া আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰধান বাতৰি কাকতসমূহৰ প্ৰধান বাতৰিত চকু ফুৰাও আহক নিৰুপমা বৰঠাকুৰৰ সৈতে।
সমাগত বিধানসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী তৎপৰতা, মধ্যপ্ৰাচ্যৰ সংঘাতৰ শেহতীয়া পৰিস্থিতি, বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য বৃদ্ধি আদি বিভিন্ন বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান পাইছে। দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি গোগামুখ আৰু বিহালীত নিৰ্বাচনী জনসভাত অংশগ্ৰহণ কৰাৰ বাতৰি অসমীয়াত প্ৰতিদিন নিয়মীয়া বাৰ্তা আদি কাকতকে ধৰি সকলোবোৰ কাকতে ভিন্ন শিৰোনামেৰে প্ৰকাশ কৰিছে। দুসপ্তাহৰ ভিতৰত ইৰাণৰ যুদ্ধৰ সমাপ্তি ঘটাব বুলি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ঘোষণা কৰাৰ বাতৰি আমাৰ অসম, দি আছাম ট্ৰিবিউন আদি কাকতে সবিস্তাৰে প্ৰকাশ কৰিছে। বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ মাজতে ৰাজ্যৰ 7 টোলগেটত কালিৰে পৰা মাচুলৰ পৰিমাণ বৃদ্ধি কৰাৰ এটা বাতৰি প্ৰকাশ কৰিছে দৈনিক অগ্ৰদূত কাকতখনে। জনতাৰ শিল্পী জুবিন গাৰ্গক নিৰ্বাচনত ৰাজনৈতিক মুনাফা আদায়ৰ বাবে ব্যৱহাৰ কৰাৰ কাৰ্যৰ বিৰুদ্ধে গৰিমা শইকীয়া গাৰ্গ আৰু জুবিন গাৰ্গৰ খুৰাক মনোজ বৰঠাকুৰে তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰাৰ বাতৰিক অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। অসমৰ লগতে সমগ্ৰ উত্তৰ পূবক এপ্ৰিলৰ পৰা জুনলৈ অধিক গৰমে দহিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা আগজাননীৰ সবিশেষ দৈনিক অসম কাকতখনে অন্যতম মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। দৈনিক জনভূমি কাকতে বিত্তীয় ব্যৱস্থাপনাত উত্তৰ পূবৰ ভিতৰত অসমে পঞ্চম স্থান অধিকাৰ কৰা বুলি নীতি আয়োগৰ প্ৰতিবেদনৰ বাতৰি প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
ধন্যবাদ নিৰুপমা। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া আৰু বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 29 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 20 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, মিজোৰাম, অৰুণাচল, নাগালেণ্ড, মণিপুৰ, মেঘালয়, মিজোৰাম আৰু ত্ৰিপুৰাৰ কিছু কিছু অঞ্চলত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। দুদিনীয়া নিৰ্বাচনী ভ্ৰমণসূচীৰে জ্যেষ্ঠ বিজেপি নেতা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আজি অসম আগমন। বিৰোধী ঐক্যমঞ্চৰ হৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বোকাজান আৰু তিতাবৰত নিৰ্বাচনী প্ৰচাৰ। নিৰ্বাচনী অধিসূচনাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন জিলাত অসাধু কাৰ্যকলাপ বিৰোধী অভিযান। উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ছেমুৱেল চাংছেনৰ কালি গুৱাহাটীত দেহাৱসান। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত কালি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে দেলহি কেপিটেলছৰ 6 উইকেটত জয়লাভ। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। খন্তেক পিছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।